বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। সেই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশি প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলযোগে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছাও জনায়।
3টা বঁটা, এটা হল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় 2টা শিতানত, এটা হল ডেন্স আৰু এটা হল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছচিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছো। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজানপীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি দুজন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়ন আৰু অন্য এগৰাকী ব্যক্তি হল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰসিদ্ধ তথা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
শক্তিপীঠ কামাখ্যা ধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্ত দেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱীয় সংস্কৃতি, সত্ৰ নামঘৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱীয় সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱীয় আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় মূল্যবোধ প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱীয় সংস্কৃতিৰ বিষয়ে ভাষণ প্ৰদান কৰা ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসম বৈষ্ণৱীয় বাণী প্ৰতিধ্বনিত হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবে নহয় বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। আমাৰ এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।